सुपर हिट्स 93.5 रेड एफएम और मॉर्निंग नंबर 1 पर मैंडी और रेड चार गाने चिपके फोन आड़ लगे थर्सडे मॉर्निंग और हमो है गोल की होर अमर आज जनहित में रेड और আৰু এটা জনহিত মই ৰেডত আপোনাক এয়াই ক'ব বিচাৰিছো যে ৰাতিপুৱা যদি আপুনি ভাবিছে যে মই এটা হেল্ডি ব্ৰেকফাষ্ট নকৰো বুলি সেইটো কেতিয়া নভাবিব সদায় আপুনি যিমানে যি নহওক কিয় লাগিলে লাঞ্চ স্কিপ কৰক বা ডিনাৰ স্কিপ কৰক কিন্তু ব্ৰেকফাষ্টটো সদায় খুব ভালদৰে কৰিব ইনফেক্ট সদায় এটা হেভি ব্ৰেকফাষ্টে কৰিব লাগে বহুতেতো ৰাতিপুৱা ভাত খাই ওলাই আহে আৰু আই থিংক সেইটো বিৰাটে ভাল কাৰণ কি হয় যে ব্ৰেকফাষ্টটো যদি আপুনি ভালদৰে নকৰে সেয়া হয়তো আপোনাৰ স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে আৰু সেইটো এতিয়া সম্পূৰ্ণভাৱে প্ৰমাণ কৰিছে এটা ৰিচাৰ্চে আৰু সেই ৰিচাৰ্চৰ মতে আপুনি কোনোদিন কেতিয়াও আপোনাৰ ব্ৰেকফাষ্ট স্কিপ নকৰিব লাগিলে যিমানে লেট হওক বা যিয়ে প্ৰব্লেম নহওক কিয় অলৰাইট চ' এতিয়া ইয়াৰ লগে লগে মই প্লে কৰিব লৈছোঁ আপোনাৰ কাৰণে বঢ়িয়া এটা ট্ৰেক আৰু জনাই দিওঁ যে ৰেড এফ এম এতিয়া ক্ৰিকেট বালা এফ এম আৰু আজি ক্ৰিকেটৰ চেম্পিয়ন আশীষ নেহৰাই কি ক'ব আমি কিছু সময়ৰ পিছতে শুনিম কিন্তু এইখিনিতে প্লে কৰিম আকৌ এটা বঢ়িয়া ট্ৰেক এনজয় কৰক আপুনি আমাৰ আজিৰ থাৰ্চডে মৰ্ণিং নাম্বাৰ 1 শ্ব' 93.5 ৰেড এফ এম বজাতে ৰহক